এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ ৰাজ্যৰ সকলো বিধায়ক বিধায়িকাক মুখ্যমন্ত্ৰীৰ আহ্বান, বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি নিৰ্দেশনা প্ৰস্তুত, আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ থান ক্ৰয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ান বাঁহ বাদুলিৰ উপস্থিতি নথিভুক্ত, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। বিগত পাঁচ বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰে। কালি বিধানসভা অধিৱেশনৰ অষ্টম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয় যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ সকলো বিধায়ক বিধায়িকাক আহ্বান জনায়। অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টিত কণী, মাছ, মাংসকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী উৎপাদনত স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে। ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱাটো বিষয়টো লৈ সন্তুষ্টি প্ৰকাশ কৰে। এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিডৰা ভূমিত প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে। তদুপৰি ৰাজ্যৰ বিকাশ দ্ৰুততৰ কৰাৰ লক্ষ্যৰে প্ৰথমখন উপগ্ৰহীয় মহানগৰ স্থাপনৰ বিষয়ে তেওঁ ভাষণত প্ৰকাশ কৰে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে ৰাজ্যখনত সম্প্ৰতি 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি এই বিনিয়োগৰ পৰিমাণ আৰু বৃদ্ধি হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে। নিজৰ ভাষণত তেওঁ অসমত দৰিদ্ৰতাৰ হাৰ 32.68% পৰা 14% অৱনমিত হৈছে বুলি জানিবলৈ দিয়ে।
অসমৰ দৰিদ্ৰতা মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কৈছিলে 32.67%। আজি অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হৈছে 14.47। 2015-16ৰ পৰা 2026ৰ ভিতৰত যোৱা 10 বছৰত অসমত যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14%, আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলায় উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া।
সদনত বাজেট বিতৰ্কত যোৱা 3 দিনত শাসক বিৰোধীৰ 35 গৰাকী বিধায়ক বিধায়িকাই অংশ লোৱাৰ পাছত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতৰ্কৰ উত্তৰত কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্ৰুত বিকশিত ৰাজ্য। অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% বৃদ্ধি কৰিছে আৰু অনাগত 5 বছৰত এই ব্যয় 90% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত, বিশেষকৈ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ দূৰ কৰাৰ বাবে অসম চৰকাৰে সৰ্বাত্মক নীতি নিৰ্দেশনা যুগুত কৰাৰ ব্যৱস্থা কৰিছে। বিধানসভা চৌহদত কালি বিধায়কসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। কালিৰ বৈঠকত অঞ্চলভিত্তিক সমাধান সূত্ৰ, বিভিন্ন পক্ষৰ মাজত সমন্বয় বৃদ্ধি আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে সৰ্বাত্মক নীতি নিৰ্দেশনা যুগুতাই উলিওৱাত বিশেষ গুৰুত্ব দিয়া হয়। ৰাজ্যত হাতী মানুহৰ সংঘাতৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সংঘাতৰ ফলত প্ৰতি বছৰে কমেও 150 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শস্য পথাৰৰো ক্ষতি হয়। তেওঁ কয় যে এই সমস্যা দূৰ কৰাৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ আৱশ্যকতা আছে। বন মন্ত্ৰীগৰাকীয়ে কয় যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত আৰু হাতীৰ উপযোগী বিচৰণভূমি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি শ্ৰীমল্লবৰুৱাই জানিবলৈ দিয়ে। বৈঠকত বিভিন্ন মূল্যৱান পৰামৰ্শ লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংশ্লিষ্ট সকলো পক্ষকে 21 জুলাইৰ ভিতৰত লিখিত আকাৰত অতিরিক্ত পৰামৰ্শ দিবলৈ কোৱা হৈছে। এই পৰামৰ্শৰ ভিত্তিত বন বিভাগে 22 জুলাইৰ ভিতৰত নীতি নিৰ্দেশনা যুগুতাই উলিয়াব। চৰকাৰে হাতী মানুহৰ সংঘাতৰ বলি হোৱা লোকসকলক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি তোলাৰ বাবে কাম কৰি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত বান্দৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা সন্দৰ্ভত শ্ৰীবৰুৱাই কয় যে চৰকাৰে বৈজ্ঞানিক আৰু মানৱীয়ভাৱে সমস্যাটো সমাধানৰ বাবে বিভিন্ন বিকল্প পৰীক্ষা কৰি আছে। তেওঁ কয় যে বান্দৰৰ খাদ্য হিচাপে ফল মূলৰ গছ ৰোপণৰ উপৰি বান্দৰৰ বন্ধ্যাকৰণৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই বিষয়েও বিবেচনা কৰা হৈছে।
বান্দৰৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত, এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছো যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি। বিভিন্ন ফল মূল গছৰ লগোৱা কথাও কৈছে, সেইখিনিও আমি কৰিম। তাৰ লগে লগে হিমাচল প্ৰদেশত বন্ধ্যাকৰণো এটা ছাকচেছফুল মেথড হিচাপে পৰিগণিত হৈছিলে। আমি স্থানীয় বিধায়কসকলৰ লগত, স্থানীয় ৰাইজৰ লগত কথা পাতিব দিছো যে বন্ধ্যাকৰণ এটা ব্যৱস্থা হ'ব পাৰে নেকি। আৰু ফৰেষ্ট এণ্ড ভেটেনেৰি ডিপাৰ্টমেণ্টে বন্ধ্যাকৰণ কৰিব লাগিলে কেনেকুৱা ব্যৱস্থা হ'ব, কাৰণ ইয়াৰ এটা চাইণ্টিফিক মেথড আছে। তাৰ কাৰণে আমি যি সা সঁজুলি, অপাৰেশ্যন থিয়েটাৰ ইত্যাদি লাগিব, এই গোটেইখিনি কেনেকে ক'ত পাব পাৰি, কি ধৰণে, এই কথাখিনিকো মই আগবঢ়াব দিছো।
ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে সুলভ মূল্যৰ দোকানীসকলে প্ৰতি মাহৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, EKYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ'ব। ৰাজ্য চৰকাৰে অসমজুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ লৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড়ৰ মাইজানৰ নগাখুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা জানিবলৈ দিয়ে। তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিতো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই কালি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানী এৰা গাঁৱত হৈ থকা নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য যথাসম্ভৱ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ ক্ৰীড়া বিভাগৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেষ্টা চলোৱা হ'ব বুলিও ৰাজ্যপাল শ্ৰী আচাৰ্যই আশ্বাস দিয়ে।
এক মহাপুৰুষ কে নাম পৰ বন ৰহা ইউনিভাৰ্চিটি জো স্পৰ্টছ কি এক বহুত হি শানদাৰ পৰিকল্পনা হে। ইয়াহাঁ সে বচ্চে নিকল কৰকে ৰাজ্য কি দেশ কি এক বেহতৰ প্ৰতিভা তৈয়াৰ হোংগে আৰু ইয়াহাঁ সে 6 খেল কা প্ৰশিক্ষণ প্ৰাপ্ত কৰকে মেৰে ৰাজ্য কা আৰু দেশ কা গৌৰৱ বঢ়ায়েংগে। ইছ পৰিকল্পনা সে ইউনিভাৰ্চিটি কা ইয়ে স্থাপনা হুই হে। দেখ ৰহা হোঁ কি কাম শুৰু হোৱা হে আৰু গতি আয়েগি এছা মই উম্মীদ কৰতা হোঁ।
ৰাজ্যপালগৰাকীয়ে আজি মনোহাৰী চাহ বাগিচাত চাহ জনগোষ্ঠীৰ লোক আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে পৰ্যটকৰ বাবে অতিথিশালাও উদ্বোধন কৰিব। দুপৰীয়াৰ ভাগত তেওঁ জিলাখনৰ শ্ৰীক্ষেত্ৰ খনিকৰত উপস্থিত হৈ দ্বাদশ শ্ৰীজগন্নাথ ৰথযাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰি পূজা অৰ্চনা আগবঢ়াব। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা গুৰুত্বপূৰ্ণ প্ৰাণী বিজ্ঞান ভিত্তিক গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ান বাঁহবাদুলিৰ উপস্থিতি বৈজ্ঞানিকভাৱে নথিভুক্ত কৰিছে। এই উদ্ভাৱনে জৈৱ বৈচিত্ৰ্যৰ ভঁৰালত নতুন সংযোজন ঘটোৱাৰ লগতে বাদুলিৰ বৈচিত্ৰ্য সম্পৰ্কীয় গৱেষণাত মাইলৰ খুঁটি হিচাপে কাম কৰিব। বিশ্ববিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ অক্ষয় কুমাৰ হালৈ আৰু ছাত্ৰ যুগল কিশোৰ তালুকদাৰৰ গৱেষণাত গোৱালপাৰাৰ শিলুক অঞ্চলত এই বাদুলিৰ উপস্থিতি প্ৰমাণিত হয়। এই নতুন নথিভুক্তিৰ ফলত অসমত জ্ঞাত বাদুলিৰ প্ৰজাতিৰ সংখ্যা 39ৰ পৰা 40লৈ বৃদ্ধি পাইছে। ভাৰতীয় প্ৰাণী বিজ্ঞানী সমীক্ষা, শ্বিলঙৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কেন্দ্ৰ আৰু মুম্বাইৰ প্ৰজিনম লেবৰেটৰীৰ বিশেষজ্ঞসকলে বাদুলিৰ প্ৰজাতিটোৰ সত্যাসত্য নিৰূপণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য আৰু পৰিপুষ্টি বিজ্ঞান বিভাগৰ তত্বাৱধানত কৃষ্টিৰ কঠীয়া শীৰ্ষক সংস্থাই আয়োজন কৰা কাঠফুলাৰ মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুতকৰণৰ কৰ্মশালাৰ কালি সামৰণি পৰে। এই কৰ্মশালাত 10 গৰাকী যুৱতীক প্ৰশিক্ষণ দিয়া হয়। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দামোদৰ বৰ্মন আৰু সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিজ্ঞানী ডঃ জিনামণি শইকীয়া উপস্থিত থাকে। ডিব্ৰুগড়ৰ জ্যেষ্ঠ চাৰ্টাৰ্ড একাউণ্টেণ্ট জ্যোতিপ্ৰসাদ কানৈক নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় লাইফ টাইম লিগেচি বঁটা প্ৰদান কৰা হৈছে। দেশৰ অগ্ৰণী ব্যৱসায়িক ছফটৱেৰ প্ৰতিষ্ঠান টেলি চলিউশ্যনছ লিমিটেডে প্ৰৱৰ্তন কৰা এই বঁটাটি শ্ৰীকানৈক প্ৰতিষ্ঠানটোৰ উপাধ্যক্ষ পদ্মশ্ৰী সন্মানেৰে সন্মানিত ভৰত গোৱেংকাই প্ৰদান কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 গ'লত পৰাস্ত কৰে। প্ৰথমাৰ্ধ গ'লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গলটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এনজো ফাৰ্ণাণ্ডেজে দলৰ হৈ প্ৰথমটো গলেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গলটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাইত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 আৰম্ভ হ'ব। ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে বিশ্বকাপ ফুটবলৰ ছেমিফাইনেলত পৰাজিত হোৱাৰ পাছত ফ্ৰান্সত হিংসাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক আমাৰ অসম কাকতখনেও আনাকোণ্ডা গ্ৰীপত বিধ্বস্ত এমবাপে বাহিনী ফ্ৰান্স জ্বলিছে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যন্তৰ মন্তৰ অনশন অব্যাহত ৰখা ছোনম ৱাংচুকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে ভাৰতৰ সৰ্ববৃহৎ কুডানকুলম পাৰমাণৱিক শক্তি প্ৰকল্পৰ সৈতে জড়িত 19,000 স্পৰ্শকাতৰ নথি ফাদিলৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতখনেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিধানসভাৰ বাজেট বিতৰ্কত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে কৰা বিভিন্ন ঘোষণাৰ বাতৰি এটা নিয়মীয়া বাৰ্তা কাকতে 5 বছৰৰ ধুমুহাৰ গতিত কাম কৰিব চৰকাৰে শিৰোনামেৰে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতখনেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়াভাৱে এয়াৰ ইণ্ডিয়া বিমান সেৱা আৰম্ভ কৰিব বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে পশ্চিম এছিয়াত পুনৰ সংঘৰ্ষৰ পৰিস্থিতি বিৰাজ কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে নীতি আয়োগৰ সূত্ৰৰে দ্য চেণ্টিনেল কাকতে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ পৰৱৰ্তী উদ্ভাৱনৰ কেন্দ্ৰৰূপে পৰিগণিত হ'ব বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি বাতৰি মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ধেমাজি জিলাৰ জোনাইত কালি নৈত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ সলিল সমাধি ঘটে। আমাৰ সংবাদদাতাই জনোৱা মতে মাকৰ সৈতে ভূঁই ৰুবলৈ যোৱা কিশোৰীগৰাকী তৰাজান নৈত গা ধুবলৈ গৈ উভতি নহাত স্থানীয় লোকে তেওঁৰ সন্ধান আৰম্ভ কৰে। বহু সময়ৰ পাছত নৈৰ বুকুত অভিযান চলাই উপকি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত কিশোৰীগৰাকী জোনাইৰ উদয়পুৰ গাঁৱৰ 7ম শ্ৰেণীৰ ছাত্ৰী সবিতা মিলি বুলি চিনাক্ত কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ ৰাজ্যৰ সকলো বিধায়ক বিধায়িকাক মুখ্যমন্ত্ৰীৰ আহ্বান। বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি নিৰ্দেশনা প্ৰস্তুতৰ পৰিকল্পনা। আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ ধান ক্ৰয় কেন্দ্ৰসমূহৰ বাবে 1খন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ। ভট্টাদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ন বাঁহ বাদুলিৰ উপস্থিতি নথিভুক্ত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহুপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।